Good morning. Itu Agashwani Kohima. Phujur laga khobor puri ase imkong nongla. Advisor for IPR aru Soil and Water Conservation Imkong LM Chenpra, Command and Control Center CCC2 Directorate of Soil and Water Conservation Koyamati Jakali khulai dise. Center do Ministry of Agriculture and Farmers Welfare aru Nagaland Sarkarba RKVY laka Soil Health and Fertility Component HD fund kuri ase. Advisor M Chenpra koise ki center ba field staff khan laga kam asan kuri dibo bhal bra faisla banabali dibo aru expert aru kisan khan ma যদি জোড়াই দিবলৈ আছে তাৰ বাবে মিল মিলাপ আৰু বিশ্বাস ডাঙৰ ৰাখি কিনে ছাষ্টেইনেবল ছইল আৰু ৱাটাৰ মেনেজমেণ্ট বঢ়াই দিবলৈ কৈছে ডাইৰেক্টৰ এল চুবাউনানব্ৰা জনাইছে কে চি চি চিৰ পৰা ডেটা জমা কৰিবলৈ মতব দিব জি আই এছ মেপিং ভিডিঅ' কনফাৰেন্সিং আৰু চেণ্ট্ৰেলাইজ মনিটৰিং পৰা এফিচিয়েঞ্চি খোলা আৰু চাফা উঠাই দি কিনে চব ডিষ্ট্ৰিক্টছ দি প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন ভাল কৰি দিবলৈ আছে এডভাইজাৰ বা বায়' ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন ইউনিটছ খান ৰতমি আৰু চি অ' চং দি ইভেণ্ট সময় দি ভাৰ্চুৱেলি খোলাই দিছে কিষাণ কান বা মুদব লবলে টোল ফ্রি নম্বর 9765192504 দি সয়েল হেলথ এন্ড ফার্টিলিটি লোক জুড়ে সবাল খান হতি বলে পারিব ডারনালকা তিসরাওয়ালা ভাগ হিসাবে জয়েন্ট কোঅর্ডিনেশন কমিটি জে সি সি ডি ক্যান্সিয়া ফনসিসা এন আই ডি এ এন এস এস এ আর এন এফ আর এ এস ই মিলাই কিনা তিন দিন পেন ডাউন স্ট্রাইক টু আজিবরা শুরু করে আছে এমপ্লয়িজ খান বা স্টেট সরকারের ওপর আই ই এস ইন্ডাকশন জড়িয়া চিন্তা ভাবনা খান সামনা না করিয়া কারণে ধারণা করে আছে খবর মানু খান লোকদের জাগালি কথা করে জে সি সি মেম্বার্স বা কৈছে এসোসিয়েশন যেটি সব সরকার এমপ্লয়িজ বা কাম দিয়ে যাব লাগে কিন্তু অফিচিয়াল ডিউটিজ না করে কিনা পাবলিক সার্ভিস দিয়ে মেরিটোক্রেসি আর ফেয়ারনেস রাখবলে নিমিত্তে খাড়া হবলে মাতিছে
14 to 16, where all the state government in place in various districts and the headquarters will put down our pens. And we will stand for meritocracy, where the people of our state, the future of our youths will be protected.
কমিটিৰ পৰা এন পি এছ চি ৰিক্ৰুটেড অফিচাৰ্ছ ইকলাৰ পৰা ইণ্ডাকশ্যন কৰিবলৈ মাঙি কিনা পেনেল লিষ্ট আৰু ছিলেকশ্যন ক্ৰাইটেৰিয়া দি পূৰা খোলা আৰু চাফা ৰাখিবলৈ আৰু পলিটিকেল মাজত আহি আদি ৰখাই দিবলৈ মাঙি আছে এইটোৰ পৰা চেণ্টেল লোকতে পেনেল লিষ্ট পঠাই দিয়াটো লুকি লুকি হাতাই দিবলৈ মাঙিছে আৰু মাৰ্চ 10 ভেকেঞ্চি চাৰ্কুলাৰ লগা ৰেষ্টৰেশ্যন কৰিবলৈ মাঙিছে জে চি চিৰ পৰা কৈছে কি এইটো তিন দিন পেন ডাউন ধাৰণা সময় দি চৰকাৰ বা একশ্যন নললে দোচৰা গাদামত হবলৈ ফেচলা বনাব একটা ডিস্ট্রিক্ট লেভেল অ্যাওয়ারনেস কাম ক্যাম্পেইন টু সেটেলমেন্ট অফ আনক্লেমড ডিপোজিটস ডি ইউর মানি ইউর রাইট নিজে দি জাকালি ডেপুটি কমিশনার লগা অফিস ডিমাপুরি রাখিছে প্রোগ্রামটো রিজার্ভ ব্যাঙ্ক অফ ইন্ডিয়া আর বি আই আর স্টেট ব্যাঙ্ক অফ ইন্ডিয়া এস বি আই পৰা মিলাই কিনা ডিপার্টমেন্ট অফ ফিনান্সিয়াল সার্ভিসেস মিনিষ্ট্রি অফ ফাইন্যান্স লগা নেশন ওয়াইড ইনিশিয়েটিভ লগা ভাগ হিসাবে রাখি কিনে আনক্লেমড ফিনান্সিয়াল এসেটস খান জলদি সেটেল করবলে আছে ডিস্ট্রিক্ট লিড ম্যানেজার রংসেন ইয়াংলার পৰা জানাই দিছে কি আনক্লেমড ডিপোজিটস লগা ইস্যুস বেশি উঠি থাকি আছে আর ফিনান্সিয়াল লিটারেসি কারণে দরকার আছে তারপর কৈছে কি ক্যাম্পেইনটো তিনটা পিলার্স অ্যাওয়ারনেস অ্যাক্সেসিবিলিটি আর একশন থ্রি এস পৰা আনক্লেমড ফান্ডস কান বিচারি কিনে ওয়াপাস পাই লোবলে কামটো আসান করে দিবল আছে তারপর কৈছে কি ইন্ডিয়াতে আনক্লেমড এসেটস কান 1.82 লাখ কৰোৰ টাকা দো 31st August 2025 তক থাকি আছে আর জনতা খান লগতে নেচার ক্লেমস কান আর বি আই লগা পোর্টাল udambur.rbi.org.in বাই ভেরিফাই করে বলে জানাইছে সরকার বা ফিনান্সিয়াল ইনক্লুশন অফ লিটারেসি টু স্কিমস কান পি এম জে ডি ওয়াই এন এস এফ ই এন সি এফ ই আর এফ এল সি এস ডি পড়াই দিবলে কাম জারি থাকি এলাকা ভাগ হিসাবে এইটু কাদম উঠাই দিছে জি এছ টি বাজেট উৎসৱটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ পৰা জনাই দিছে আৰু যোৱা মহিনা 22 তাৰিখ পৰা দেশটি লাখ হৈছে আজি আমি খালাকা কৰেচপেণ্ডেণ্ট বা জি এছ টি ৰিফৰ্ম বা মিজোৰাম দি আলাক আলাক ইণ্ডাষ্ট্ৰিজ কান ইম্পাৱাৰ কৰি দিবলৈ থাকি আদি একটা ৰিপৰ্ট শুনিবলৈ পাব
নতুন জি এছ টি ৰিফৰ্ম পৰা মিজোৰাম লগা আৰ্টিচান কিষাণ আৰু টুৰিজম ইণ্ডাষ্ট্ৰিৰ কাৰণে বেছি ভাড়াই দিয়া এটা আছে জি এছ টি ৰেটছ কমটি কৰি দিয়া পৰা ট্ৰেডিশ্যনেল আৰু ৰিজিনেল প্ৰডাক্টছ খান এতিয়া বেছি সস্তা হৈছে আৰু লোকেল প্ৰডাকশ্যন বঢ়াই আছে জি এছ টিটো পেকেজ আৰু প্ৰচেছ মিজো মিৰ্চা আদুৱা টাৰ্মেৰিক বেম্বু কেইন প্ৰডাক্টছ আৰু ফ্ৰুটছতে 18% থাকিব পৰা 5%তে কমটি কৰিছে ইটো লগত ষ্টেটে টুৰিজম চেক্টৰটো এমপ্লয়মেণ্ট আৰু টকা পইচা কমাবলৈ লগা দৰকাৰ ৰাস্তা এটা আছে জি এছ টিটো ৰুমছ খানতে 5% পৰা কম কৰি কিনে 7500 বনাই দিয়া পৰা মফচলটো সস্তা বনাই কিনে অকুপেঞ্চি উঠাই দিয়া আৰু লোক ভাইপাৰ লগত মদত দি আছে ইটো ৰিফৰ্মছ পৰা ষ্টেট লগা হস্পিটেলিটি চেক্টৰতে অণ্টাৰপ্ৰেনাৰশ্বিপ আৰু নৱজাৱান এমপ্লয়মেণ্ট কাৰণে সুবিধা উঠাই দিবলৈ আছে কোনো আকাশবাণী নিউজ কহিমা
আৰু 9th ক্যাপ্টেন এন কেংকৰোচি মহাবীৰ চক্ৰ পষ্টমাস মেমৰিয়েল ফুটবল টুৰ্ণামেণ্টটো নাগালেণ্ড পুৰাদে ভাইব্ৰেণ্ট ৰোড শ্ব' ৰাখি কেনে অক্টোবৰ 22 তাৰিখৰ পৰা শুৰু হ'বলৈ আছে। এছাম ৰাইফলছ পৰা নাগালেণ্ড ফুটবল এছ'চিয়েচন লগতে মিলাই কেনে যোগা কৰিব কেপ্টেন নিকিজাকো কেংকৰোচি কাৰ্গিল ৱাৰ হিৰ' লগা লেগেচি চেলিব্ৰেট কৰিবলৈ আৰু নাও জৱান খান মন উঠাই দিবলৈ আছে। ৰোড শ্ব'ৰ পৰা মিল মিলাপ স্পৰ্টছমেনশ্বিপ আৰু টুৰ্ণামেণ্ট কাৰণে মন উঠাই দিবলৈ থিম ওৱান ষ্টেট ওৱান গেম ওৱান গ'ল নিচিতে ৰাখি আছে। ৰোডশ্ব'টো কহিমা ফেক আৰু জেনাপতি ৰাখি কেনে কেম্পেইনটো আজি জুবুবুজু চেমেনিউ আৰু ৱোকা দি ৰাখিবলৈ আছে। আৰু ইটো লগত আজি ফুজুৰ লগা খবৰ ইমান ডিচেজ কৰি আছে। শুনি থাকিবি চামচাত বাজি দাস মিনতি নাগামিজ খবৰ শুনিবলৈ পাব।